এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগ আকৰ্ষণৰ বাবে মুখ্যমন্ত্ৰীৰ ছিংগাপুৰ যাত্ৰা, প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চাত আজি অসমৰো কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণ, চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱ কৰা বিশ্বৰ সৰ্ববৃহৎ নদীবান সম্পৰ্কত চীনৰ সৈতে কূটনৈতিক আলাপ কৰিবলৈ সাংসদ দিলীপ শইকীয়াৰ আহান, জলসম্পদ বিভাগত নিযুক্তি সন্দৰ্ভত দুষ্ট চক্ৰৰ অপপ্ৰচাৰ সন্দৰ্ভত জনসাধাৰণক সতৰ্ক হবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহান, আৰু অসমৰ মহিলা দলৰ 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ নেটবলৰ ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছিল ভাস্বতী দেৱী। এতিয়া শুনক বিতং বাতৰি। গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত দুদিনীয়া কাৰ্যসূচীৰে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ছিংগাপুৰলৈ ৰাওনা হৈছে। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্বত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতেও মত বিনিময় কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ছেমি কণ্ডাক্টৰ, ডীপ টেকনলজি, আন্তঃগাঁথনি আৰু নিৰ্মাণ খণ্ডত ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সা সুবিধাসমূহৰ দিশত আলোকপাত কৰিব। তেওঁ বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপুৰৰ ঔদ্যোগিক নেতৃবৃন্দৰ সৈতে কেইবাখনো পৃথক বৈঠকতো মিলিত হোৱাৰ কথা। এডভান্টেজ আসাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। আজি কেইবাগৰাকীও মন্ত্ৰীয়ে এই সন্মিলন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি গুৱাহাটীত জনতা ভৱনৰ কাৰ্যালয় কক্ষত সন্মিলনৰ আদৰণি সমিতি, নীতি নিৰ্ধাৰণ আৰু যাতায়াত ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এই সন্মিলনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে কয় যে এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু দেশ বিদেশৰ ভালেসংখ্যক উদ্যোগীয়ে অংশ ল'ব বুলি নিশ্চিত কৰাৰ পৰিপ্ৰেক্ষিতত অভ্যাগতসকলক আপ্যায়নৰ বাবে সকলো ব্যৱস্থা যাতে নিয়াৰিকৈ হয় সেই কথা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আতিথ্যৰ বাবে বিশ্বজুৰি জনাজাত অসমলৈ আহি যাতে অতিথি অভ্যাগতসকল সন্তুষ্ট হয় তাৰ বাবে আগতীয়াকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সুৰক্ষাৰ দিশটোও কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে। আজিৰ এই বৈঠকত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবৰ উপৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই সন্মিলনৰ অংশ হিচাপে শোণিতপুৰ আৰু বিশ্বনাথ জিলাক সামৰি অনুষ্ঠিত এখন কৰ্মশালাত অংশ লয়। জিলা দুখনৰ কমেও 250গৰাকী উদ্যোগীয়ে অংশ লোৱা কৰ্মশালাত স্থানীয় উদ্যমী, বিভিন্ন অংশীদাৰ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। মন্ত্ৰী হাজৰিকাই ৰাজ্যৰ কৃষিখণ্ডত বিনিয়োগৰ জৰিয়তে দেশৰ ভৱিষ্যৎ সমৃদ্ধ কৰাত বৰঙণি যোগোৱাৰ বাবে এডভান্টেজ আসাম উপযুক্ত মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে ফলপ্ৰসূ উৎপাদনৰ পৰা বিদেশলৈ ৰপ্তানি লৈ অসমৰ কৃষিখণ্ডই সংস্কাৰ সাধন কৰি সফলতাৰ নিদৰ্শন দাঙি ধৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনত বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে আয়োজিত এই সন্মিলনে বিভিন্ন দিশত সুযোগৰ সন্ধান দিব বুলিও আশা কৰা হৈছে। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি এই সন্মিলনৰ বিষয়ে প্ৰকাশ কৰি অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনত নতুনকৈ সংযোজিত ছেমি কণ্ডাক্টৰ খণ্ডলৈ বিনিয়োগকাৰীক আকৰ্ষণৰ ক্ষেত্ৰত সন্মিলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ত মানসিক চাপ আৰু উদ্বেগৰ পৰা কেনেদৰে হাত সাৰিব পাৰে সেই বিষয়ত আলোকপাত কৰে। পৰিপুষ্টি আৰু সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষাৰ্থীসকলে পঢ়াৰ লগতে প্ৰয়োজন সাপেক্ষে জিৰণি লোৱাটোও প্ৰয়োজন। তেওঁ লগতে শিক্ষাৰ্থীসকলক চাপমুক্ত হৈ থকাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।
बच्चों को आप दीवारों में बंद करके एक प्रकार से किताबों का ही जेलखाना बना दें तो बच्चे कभी भी ग्रो नहीं कर सकते। उनको खुला आसमान चाहिए, उनकी पसंद की कुछ चीजें चाहिए। अगर वो अपनी पसंद की चीजें अच्छे से करता है तो पढ़ाई भी अच्छे से कर लेगा। परीक्षा ही सब कुछ है जिंदगी में, इस प्रकार के भाव से नहीं जी।
পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত আজি দেশৰ বিভিন্ন স্থানৰ লগতে অসমৰো কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশ লয়। এই অনুষ্ঠানত নিউ গুৱাহাটী ৰেলৱে কলনি হাইস্কুল, নিউ গুৱাহাটী আদৰ্শ হাইস্কুল, নুনমাটি হাইস্কুল, লখিমপুৰ কেন্দ্ৰীয় বিদ্যালয়, কোকৰাঝাৰৰ মাজালিপাৰা এম ভি স্কুল, গোৱালপাৰা নটসূৰ্য ফণী শৰ্মা ভৱন, তামোলপুৰ মহাবিদ্যালয় আদিত কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন জিলাত এই অনুষ্ঠান পৰ্দাৰ জৰিয়তে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। এই প্ৰদৰ্শনত সংশ্লিষ্ট অঞ্চলৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, শিক্ষাৰ্থী আৰু অভিভাৱকসকলেও অংশ লয়। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি তামোলপুৰ মহাবিদ্যালয়ত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত উপস্থিত থাকে। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক মানসিক চাপ লোৱাৰ পৰিৱৰ্তে ধ্যান কৰি অধ্যয়নত মনোনিৱেশ কৰিবলৈ আহান জনায়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক লিখন, পঢ়ন, শ্ৰৱণ আৰু কথন এই চাৰিটা বিষয়ত দক্ষতা অৰ্জন কৰিবলৈ আহান জনাইছে। বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত বঙাইগাঁও, অভয়াপুৰী আৰু সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে পৰীক্ষাৰ পূৰ্বে শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে প্ৰস্তুতি আৰু মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত আলাপ কৰি আহিছে। এইবাৰৰ কাৰ্যসূচীত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 36 গৰাকী শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰে। দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই চীন দেশে তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ সম্পৰ্কত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। আজি লোকসভাত এটা দৃষ্টি আকৰ্ষণকাৰী প্ৰসংগ উত্থাপন কৰি সাংসদগৰাকীয়ে এই বান্ধ নিৰ্মাণ হলে অসম, অৰুণাচল প্ৰদেশ আৰু বাংলাদেশৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব বুলি আশংকা প্ৰকাশ কৰে। তেওঁ কয় যে দক্ষিণ এছিয়াৰ এই অঞ্চলটো ভূমিকম্প আৰু বানকে ধৰি অতিশয় দুৰ্যোগ প্ৰৱণ অঞ্চল। এই বান্ধৰ লগতে চীনে বৃহৎ আকাৰৰ জলাধাৰ নিৰ্মাণৰো প্ৰস্তাৱ কৰিছে বুলি তেওঁ উল্লেখ কৰে। সাংসদগৰাকীয়ে অঞ্চলটোৰ পৰিৱেশ আৰু সভ্যতা সংস্কৃতি ৰক্ষা কৰাৰ স্বাৰ্থত বিষয়টো কূটনৈতিকভাৱে চীন দেশৰ সৈতে আলোচনা কৰিবলৈ ভাৰত চৰকাৰক আহান জনায়। বিটিআৰ শান্তি চুক্তিৰ 23 সংখ্যক বাৰ্ষিকী উপলক্ষে আজি কোকৰাঝাৰত এলানি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুসৰি আজি বিটিচি সচিবালয়ত বিটিচিৰ প্ৰাক্তন মুৰববী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীকে ধৰি দলৰ অন্যান্য জ্যেষ্ঠ নেতা আৰু সদস্যসকলে বড়ো আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি তৰ্পণ কৰে। তেওঁলোকে লগতে দেৱৰগাঁৱত থকা বিটিআৰৰ শান্তিৰ বাবে জীৱন উৎসৰ্গা কৰা শ্বহীদসকলৰ বেদীত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু NewsOn AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR News_GHY আৰু ইনষ্টাগ্ৰামত AIR News_গুৱাহাটী ফ'ল' কৰিব পাৰে।
ৰাজ্যৰ জলসম্পদ বিভাগৰ নামত ভুৱা ৱেবছাইট খুলি দুষ্টচক্ৰৰ নিযুক্তি সন্দৰ্ভত অপপ্ৰচাৰ চলাই থকা বিষয়টো বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাৰ দৃষ্টিগোচৰ হোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত জনসাধাৰণক সতৰ্ক কৰি দিছে। জলসম্পদ বিভাগত এনে ভুৱা নিযুক্তিৰ বাৰ্তা লাভ কৰা মাত্ৰেই বিভাগীয় কাৰ্যালয়ত যোগাযোগ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। ইতিমধ্যে এনে কাৰ্যৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অসাধু উদ্দেশ্যেৰে এনে কাৰ্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ'ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে নিৰ্ভৰযোগ্য চৰকাৰী সূত্ৰৰ বাহিৰে অন্য উৎসৰ পৰা লাভ কৰা নিযুক্তি সম্পৰ্কীয় বাৰ্তা সত্য বুলি গ্ৰহণ নকৰিবলৈ আহ্বান জনায়। তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি মৰিগাঁও জিলাৰ ৰৌমাৰীস্থিত সীতাজখলা সমবায় পৰিসৰত পশু খাদ্য প্ৰস্তুতকৰণৰ বিশেষ মিনাৰেল মিক্সাৰ মজলীয়া উদ্যোগ প্ৰকল্পৰ গৃহৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনৰ প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ জৰিয়তে গোপালকসকল বিশেষভাৱে উপকৃত হ'ব বুলি আশা কৰা হৈছে।
সমগ্ৰ গাঁও উন্নয়ন যোজনাৰ অধীনত আমাৰ সীতাজখলে 5 কোটি টকা পাবলৈকে সক্ষম হৈছিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্য পৃষ্ঠপোষকতাত। তাৰেই অংশস্বৰূপে আজি আমাৰ এটা মিনাৰেল মিক্সাৰ প্লাণ্ট আমি আৰম্ভ কৰিলো। ইয়াতে গৰু বা আমাৰ পশুৱে যাতে ভাল খাদ্য খাব পাৰে, মিনাৰেলছ খাব পাৰে, উচিত খাদ্য খাব পাৰে, তাৰ কাৰণে সীতাজখলাই ব্যৱস্থা কৰিছে। সীতাজখলাৰ লগত মোৰ বহু পুৰণি সম্পৰ্ক, আমাৰ গৌৰৱ, আমাৰ চিনাকি সীতাজখলা উত্তৰণ হওক তাৰ কাৰণে কামনা কৰিছো। অনুষ্ঠানটো ভালদৰে কৰিবলৈকে সকলোকে আহ্বান জনাইছো।
উল্লেখযোগ্য যে বৃত্তিগত গোসেৱা শতবৰ্ষ সম্পূৰ্ণ কৰিবলৈ আগবঢ়া সীতাজখলা সমবায় পৰিসৰে গোপালন আৰু দুগ্ধ উৎপাদনেৰে আৰ্থ সামাজিক ক্ষেত্ৰলৈ যথেষ্ট অৱদান আগবঢ়াইছে। আজিৰ অনুষ্ঠানত মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে আজি ঢেকিয়াজুলি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে অভিভাৱকসকলক সন্তানৰ সুস্বাস্থ্যৰ বাবে পৰিষ্কাৰ পৰিৱেশ, বিশুদ্ধ পানী সেৱন আৰু স্বাস্থ্যসন্মত জীৱন যাপনৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহান জনায়। উত্তৰ লখিমপুৰৰ পদ্মনাথ গোহাঁই বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত টিংকুমণি বৰাই ছাত্ৰ ছাত্ৰীসকলক পেলু নিৰ্মূলকৰণৰ ঔষধ প্ৰদান কৰে। অনুষ্ঠানত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডঃ কুইন বৰুৱাই পেলুৰ সংক্ৰমণ সহজে প্ৰতিৰোধ কৰাৰ ব্যৱস্থাৰ লগতে এই বিষয়ত এটা সজাগতামূলক বক্তৃতা প্ৰদান কৰে। ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণৰ কাৰ্যসূচীৰ অধীনত জিলাখনৰ 2283খন বিদ্যালয় আৰু 2592টা অংগনবাদী কেন্দ্ৰ সামৰি লোৱা হৈছে। তিনিচুকীয়া জিলাৰ বৰগুৰি জ্ঞানাংকুশ আৱাসিক বিদ্যালয়ত আজি পেলু নিৰ্মূলকৰণ দিৱসৰ কাৰ্যসূচীত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কেইবাগৰাকীও বিষয়াই অংশ লয়। মাজুলী জিলাৰ ৰঙাচাহী তনুৰাম নাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডঃ লোকনাথ দেউৰীয়ে এই দিৱসৰ কাৰ্যসূচী মুকলি কৰে। অনুষ্ঠানত কেইবাগৰাকীও চিকিৎসকে পেলু হোৱাৰ কাৰণ, ইয়াৰ নিৰ্মূলকৰণৰ ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা আদিৰ বিষয়ে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক পৰামৰ্শ আগবঢ়ায়। চৰাইদেউ জিলাৰ সোণাৰীৰ পদ্মকুমাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হয়। দৰং জিলাত আজি স্বাস্থ্যসেৱা সঞ্চালক ডঃ উমেশ ফাংচুৱে সপ্তাহজোৰা পেলু নিৰ্মূলকৰণৰ কাৰ্যসূচী মুকলি কৰে। সঞ্চালকগৰাকীয়ে ভাষণ প্ৰসংগত পেলু নিৰ্মূলৰ বাবে খুওৱা এলভেণ্ডাজল টেবলেট চুবাই খালে অধিক সুফল পোৱা যায় বুলি উল্লেখ কৰে। শিশু তথা কিশোৰ কিশোৰীসকলক ছমাহৰ অন্তৰে অন্তৰে পেলুৰ দৰৱ খুওৱাটো প্ৰয়োজন বুলি ডঃ ফাংচুৱে প্ৰকাশ কৰে। বৰপেটা জিলাৰ টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্তই সপ্তাহজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনত এই কাৰ্যসূচীৰ জৰিয়তে 537,731 শিশু আৰু কিশোৰ কিশোৰী সামৰি লোৱা হ'ব। এই দিৱস উপলক্ষে বিদ্যালয়লৈ যোৱা শিশুসকলক বিদ্যালয়তে পেলুনাশক ঔষধ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আজি শিক্ষানুষ্ঠানত অনুপস্থিত থকা শিশুসকলক অহা 17 ফেব্ৰুৱাৰীলৈ এই ঔষধ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। আশা আৰু অংগনবাদী কৰ্মীসকলে সকলো অংগনবাদী কেন্দ্ৰৰ উপৰি গৃহ পৰিদৰ্শনৰ জৰিয়তে 1-19 বছৰ বয়সৰ সকলো শিশু আৰু কিশোৰ কিশোৰীক পেলুমুক্ত হোৱাৰ বাবে এই ঔষধ প্ৰদান কৰিব।
গুৱাহাটীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপাৰ উদ্যোগত অহা 16-19 ফেব্ৰুৱাৰীলৈ সপ্তদশ বাৰ্ষিক সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা সোঁৱৰণী নাট সমাৰোহৰ আয়োজন কৰা হৈছে। 16 ফেব্ৰুৱাৰীৰ পৰা প্ৰতি সন্ধিয়া 6 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সমাৰোহৰ নাটসমূহ মঞ্চস্থ কৰা হ'ব। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত উদ্যোক্তাসকলে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি প্ৰথম দিনা সন্ধিয়া প্ৰশান্ত কটকীৰ ৰচনা আৰু পবিত্ৰ বৰুৱাৰ পৰিচালনাৰে যোৰহাট থিয়েটাৰে কলৰে পাততে কাউৰী পৰে শীৰ্ষক নাটখন মঞ্চস্থ কৰিব। নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন কৰিছে। বিশ্ববিদ্যালয়খনত আয়োজিত এখন সংবাদমেলত আজি পঞ্জীয়ক ডঃ শৰৎ হাজৰিকাই এই বিষয়ে প্ৰকাশ কৰি কয় যে দেশৰ আগশাৰীৰ 15খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে এই মেলাত অংশ ল'ব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শদানৰ বাবে আয়োজিত এই মেলাত ফেশ্বন ডিজাইনিং, এনিমেশ্যন, বিমান পৰিবহণ, পৰ্যটনকে ধৰি বিভিন্ন নতুন পাঠ্যক্ৰম সম্পৰ্কে আভাস দিয়া হ'ব। মেলাৰ আয়োজক সমিতিয়ে ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ লগতে ব্যক্তিগত শিক্ষানুষ্ঠানকো এই মেলালৈ আমন্ত্ৰণ জনাইছে। অহা 4, 5, আৰু 6 এপ্ৰিলত ঢকুৱাখনত হ'বলগীয়া 55 সংখ্যক অসম বিজ্ঞান সমিতিৰ ৰাজ্যিক অধিৱেশনৰ স্মাৰক গ্ৰন্থৰ বাবে বিজ্ঞানৰ সৈতে জড়িত বিভিন্ন বিষয়ত লেখা বিচৰা হৈছে। লেখক লেখিকাসকলে বিজ্ঞান প্ৰযুক্তিৰ পৰিৱেশ, বিজ্ঞানৰ শেহতীয়া আৱিষ্কাৰ আদি বিভিন্ন বিষয়ত 1,000 শব্দৰ ভিতৰত লেখা প্ৰেৰণ কৰিব পাৰিব। লেখাসমূহ অহা 28 ফেব্ৰুৱাৰীৰ ভিতৰত পোৱাকৈ সম্পাদক মাৰফত গগৈ ব্ৰাদাৰ্ছ, ঢকুৱাখনা চাৰিআলি, ঢকুৱাখনা 7-8-7-0-5-5 ঠিকনাত অথবা বুঢ়াগোহাঁই indivor@gmail.com যোগে প্ৰেৰণ কৰিব পাৰিব। উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ মহিলা দলে নেটবলৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অসম দলৰ চীফ দ্য মিছন অভিজিত ভট্টাচাৰ্যই আকাশবাণী গুৱাহাটীক এই বিষয়ে অৱগত কৰে। উল্লেখযোগ্য যে অসমৰ মহিলা নেটবল দলটোৱে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰি ছেমি ফাইনেললৈ আগবাঢ়ি যোৱাৰ সফলতা অৰ্জন কৰিছে। চিৰাং জিলাৰ বিজনী চহৰৰ 3 নম্বৰ ৱাৰ্ডৰ আমগুৰি নিবাসী বিজনী জিলা কোচ ৰাজবংশী মহিলা সন্মিলনীৰ প্ৰাক্তন সম্পাদিকা পদ্মাৱতী ৰায়ৰ আজি পুৱতি নিশা বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 58 বছৰ। বিজনীৰ কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ৰায়ৰ মৃত্যুত অঞ্চলটোৰ কেইবাটাও দল, সংগঠন আৰু ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। এডভেণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগ আকৰ্ষণৰ বাবে মুখ্যমন্ত্ৰীৰ ছিংগাপুৰ যাত্ৰা। প্ৰধানমন্ত্ৰী পেৰিক চাপে চৰ্চাত আজি অসমৰো কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণ। চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱ কৰা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ সম্পৰ্কত চীনৰ সৈতে কূটনৈতিক আলাপ কৰিবলৈ সাংসদ দিলীপ শইকীয়াৰ আহ্বান। জলসম্পদ বিভাগত নিযুক্তি সন্দৰ্ভত দুষ্টচক্ৰৰ অপপ্ৰচাৰ সন্দৰ্ভত জনসাধাৰণক সতৰ্ক হবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান। আৰু অসমৰ মহিলা দলৰ 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ নেটবলৰ ছেমি ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।